Ella a Cajbaní. বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, বিজেপি সংসদীয় দলে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ সন্দৰ্ভত এটা প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে। পাঞ্জাৱৰ বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে কাইলৈ ৰাজ্যখনলৈ যাব। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে অসমত বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হৈছে। উচ্চতম ন্যায়ালয়ে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ নিৰ্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানি গ্ৰহণ কৰিব। আৰু পুৰুষৰ এছিয়া কাপ হকী চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে দক্ষিণ কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ জয় কৰে। বিজেপি সংসদীয় দলে নতুন দিল্লীত আয়োজিত দুদিনীয়া কৰ্মশালাত কালি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ সন্দৰ্ভত এটা প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে উত্থাপন কৰা এই প্ৰস্তাৱত বিজেপিৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সাহসী তথা নাগৰিক কেন্দ্ৰিক পদক্ষেপৰ বাবে শুভেচ্ছা জনায়। এই প্ৰস্তাৱত উল্লেখ কৰা মতে জি এছ টি সংস্কাৰে এই ব্যৱস্থাটো সৰলীকৰণ কৰি তুলিছে। ইয়াৰ ফলত খাদ্য আৰু ঔষধৰ উপৰি বৈদ্যুতিক সামগ্ৰীৰ দাম হ্ৰাস হৈছে। জি এছ টি পুনৰ সংস্কাৰে জনসাধাৰণৰ জীৱন উন্নত কৰা, ব্যৱসায়ীসকলৰ সবলীকৰণ তথা ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ পথ শক্তিশালী কৰাৰ দিশত নৰেন্দ্ৰ মোদী চৰকাৰৰ লক্ষ্যক প্ৰতিফলিত কৰিছে বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে। ইপিনে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে নতুন দিল্লীত অনুষ্ঠিত বিজেপিৰ সাংসদসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী ভালদৰে চলি আছে বুলি প্ৰকাশ কৰিছে। কালি প্ৰথম দিনৰ কৰ্মশালাৰ সামৰণিৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে কয় যে অতি সংগঠিতভাৱে আৰু পেছাদাৰীভাৱে আয়োজন কৰা এই কৰ্মশালাৰ সকলো প্ৰশিক্ষণ সত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকে। এন ডি এ সমৰ্থিত আন দলসমূহৰ সাংসদসকলে আজি কৰ্মশালাত যোগদান কৰিব বুলি শ্ৰীৰিজিজুৱে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাঞ্জাৱৰ বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে কাইলৈ ৰাজ্যখনলৈ যাব। প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগতভাৱে পৰিস্থিতি পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকললৈ পৰ্যাপ্ত সাহায্য নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। পাঞ্জাৱ বিজেপিৰ সভাপতি সুনীল জাখৰে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ ভ্ৰমণৰ কথা নিশ্চিত কৰিছে। তেওঁ কয় যে এই দুৰ্যোগক লৈ প্ৰধানমন্ত্ৰীগৰাকী গভীৰভাৱে চিন্তিত আৰু তেওঁ নিৰন্তৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে পাঞ্জাৱৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। তদুপৰি দুটা কেন্দ্ৰীয় আন্তঃ মন্ত্ৰালয়ৰ দলেও বানত ক্ষয়ক্ষতিৰ বুজ লয়। উল্লেখযোগ্য যে পাঞ্জাৱত বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে। ৰাজ্যখনত বানত বৰ্তমানলৈকে 46 জন লোকৰ মৃত্যু হৈছে। এই বানত ৰাজ্যখনৰ প্ৰায় 2000 গাঁৱৰ 3,87,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যিক প্ৰশাসনে সেনা, সীমান্ত সুৰক্ষা বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সহযোগত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ শতাধিক মাই ভাৰত স্বেচ্ছাসেৱকে বানত ক্ষতিগ্ৰস্ত জিলাসমূহত সহায় সহযোগ কৰি আছে। বান পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক প্ৰশাসনে কাইলৈৰ পৰা কোনো জিলাত শৈক্ষিক প্ৰতিষ্ঠানসমূহত পাঠদান পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি 99 সংখ্যক জন্মদিন। একেধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ আৰু লেখক হিচাপে পৰিচিত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে অসম চৰকাৰে অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ ঠায়ে ঠায়ে কালিৰে পৰা বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি পুৱা 9 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অসম সাহিত্য সভা শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্ৰাপ্ত 33খন জিলা সাহিত্য সভা আৰু 1000খন শাখা সাহিত্য সভাৰ জৰিয়তে আজিৰে পৰা কাৰ্যসূচী অনুষ্ঠিত কৰিব। ইয়াৰ উপৰি দেশে বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে অহা 13 ছেপ্টেম্বৰত গুৱাহাটীৰ খানাপাৰাত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। উল্লেখযোগ্য যে সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত অসমৰ উপৰি দেশ বিদেশত বহুলভাৱে সমাদৃত আৰু সন্মানিত ডঃ ভূপেন হাজৰিকাই 1992 চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। 1977 চনত তেওঁক পদ্মশ্ৰী, 2001 চনত পদ্মভূষণ, 2012 চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ আৰু 2019 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 13 ছেপ্টেম্বৰত কিছু সময়ৰ বাবে মণিপুৰলৈ যাব। আকাশবাণী ইম্ফলৰ সংবাদদাতাই জনোৱা মতে প্ৰধানমন্ত্ৰীয়ে 2খন জনসভাত অংশ লোৱাৰ কথা। ইম্ফলৰ ৰাজভৱনত শ্ৰীমোদীৰ এই ভ্ৰমণ সন্দৰ্ভত কালি এখন বৈঠক অনুষ্ঠিত হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিং, মণিপুৰ বিধানসভাৰ অধ্যক্ষ থকচম সত্যব্ৰত সিং, মণিপুৰ প্ৰদেশ বিজেপিৰ সভাপতি তথা বিধায়ক অধিকাৰী মায়ুম শাৰদা দেৱী উপস্থিত থাকে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া জনসভা তথা তেওঁ উদ্বোধন কৰিবলগীয়া প্ৰকল্প সন্দৰ্ভত আলোচনা কৰা হয়। উচ্চতম ন্যায়ালয়ে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ নিৰ্বাচন আয়োগৰ 24 জুনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মাল্য বাগচীৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় জনতা দল এ আই এম আই এমকে ধৰি অন্যান্যসকলৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব। নিৰ্বাচন আয়োগে কৈছে যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ সময়ত 7,24,00,000 ভোটদাতাৰ 99.5% তেওঁলোকৰ যাৱতীয় তথ্যপাতি দাখিল কৰিছে। উচ্চতম ন্যায়ালয়ে নিৰ্বাচনৰ আয়োগৰ তালিকাৰ পৰা আঁতৰাই দিয়া ভোটদাতাসকলক তেওঁলোকৰ দাবীসমূহ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি আজি স্বেচ্ছাসেৱী সংগঠন ৰাজনৈতিক দলসমূহৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব।
লুইতৰ পাৰৰ পৰা মিচিচিপিৰ পাৰলৈকে, সাধাৰণ জনতাৰ সংগ্ৰামৰ পৰা বিশ্বমানৱৰ সংকল্পলৈকে তেওঁৰ গীতে সীমাৰ পৰিধি ভাঙি আশাৰ শিখা প্ৰজ্বলন কৰিলে। তেওঁৱেই আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি খানাপাৰাত অসম চৰকাৰে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অহা 13 ছেপ্টেম্বৰত সৌষ্ঠৱ বৃদ্ধি কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। আহক আমি এই আৱেগিক আৰু সোণসেৰীয়া যাত্ৰাৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে কালি দক্ষিণ কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ জয় কৰে। এই জয়ৰ সুবাদত ভাৰতে নেডাৰলেণ্ডছ আৰু বেলজিয়ামত অহা বছৰ হ'বলগীয়া FIH হকী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। ভাৰতে খেলখনৰ আৰম্ভণিতে সুখজিতৰ গ'লৰ সহায়ত প্ৰতিযোগিতাখনত আগবাঢ়ি থাকে। প্ৰথমাৰ্ধৰ সামৰণিৰ কিছু সময়ৰ পূৰ্বে খেলখনৰ 28 মিনিটত দিলপ্ৰীতিয়ে আনটো গ'ল দিয়ে। দিলপ্ৰীতিয়ে পুনৰ খেলখনৰ 45 মিনিটত অধিনায়ক হৰমনপ্ৰীত সিং আৰু ৰাজিন্দৰৰ সুন্দৰ সহযোগিতাত তৃতীয়টো গ'ল দিয়ে। ইয়াৰ পাছত খেলখনৰ 50 মিনিটত পেনাল্টি কৰ্ণাৰৰ জৰিয়তে আন এটা গ'ল দি ভাৰতে 4-0 অগ্ৰগতি লাভ কৰে। দক্ষিণ কোৰিয়াই বহু দেৰিকৈ চন্দেইনৰ পেনাল্টি কৰ্ণাৰৰ জৰিয়তে একমাত্ৰ গ'লটো দিয়ে। অৱশ্যে তেতিয়ালৈ ভাৰতে খেলখনত বিজয় সুনিশ্চিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপত খিতাপ অৰ্জন কৰাৰ বাবে ভাৰতীয় হকী দলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতে যোৱাবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাজিত কৰি এই জয়ক বিশেষ কৰি তুলিলে। তেওঁ এয়া ভাৰতীয় হকী তথা ভাৰতীয় ক্ৰীড়াৰ বাবে অতি গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰে। ইপিনে হকী ইণ্ডিয়াই দলটোৰ খেলুৱৈসকললৈ 3,00,000 টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰিছে। দলটোৰ সহকাৰী সদস্যসকলকো 1,50,000 টকাকৈ প্ৰদান কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিজেপি সংসদীয় দলে পৰৱৰ্তী প্ৰজন্মৰ GST সংস্কাৰ সন্দৰ্ভত এটা প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে। পাঞ্জাবৰ বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে কাইলৈ ৰাজ্যখনলৈ যাব। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে অসমত বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হৈছে। আৰু পুৰুষৰ এছিয়া কাপ হকী চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে দক্ষিণ কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ জয় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 মিনিটত।